বাতৰি সৈতে মই ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ষ্টাৰ্টআপ ইণ্ডিয়া অভিযানে সমগ্ৰ দেশতে নতুন সংস্কৃতিৰ প্ৰৱৰ্তন কৰি মাত্ৰ 10 বছৰতে বিপ্লৱত পৰিণত হোৱা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে পশ্চিমবংগ আৰু অসমলৈ আহিব। ভাৰতে ইৰাণৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰ চৰকাৰে 2024-25 বৰ্ষত খেতিয়কসকলৰ আৱশ্যকতা সময়মতে পূৰণৰ বাবে অভিলেখ পৰিমাণৰ সাৰৰ উপলভ্যতা সুনিশ্চিত কৰিছে। আৰু মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছত হ'বলগীয়া এখন খেলত গুজৰাট জায়েণ্টছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ষ্টাৰ্টআপ ইণ্ডিয়া অভিযানে সমগ্ৰ দেশতে নতুন সংস্কৃতিৰ প্ৰৱৰ্তন কৰি মাত্ৰ 10 বছৰতে বিপ্লৱত পৰিণত হোৱা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ষ্টাৰ্টআপ ইণ্ডিয়া অভিযানৰ এটা দশক সম্পূৰ্ণ হোৱা উপলক্ষে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে কয় যে সম্প্ৰতি ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্টআপ অনুকূল ব্যৱস্থাৰ দেশৰূপে পৰিগণিত হৈছে। দেশৰ যুৱ প্ৰজন্মই বাস্তৱিক সমস্যাৰ সমাধান সূত্ৰ উলিওৱাত ব্ৰতী হোৱা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে নতুন সপোন দেখিবলৈ সাহস দেখুওৱা যুৱ উদ্ভাৱকসকলক ভূয়সী প্ৰশংসা কৰে। ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস উপলক্ষে হোৱা ষ্টাৰ্টআপ প্ৰতিষ্ঠাপক আৰু উদ্ভাৱকসকলৰ সমাৱেশে নতুন আৰু দ্ৰুত বিকাশশীল ভাৰতৰ ভৱিষ্যতকে প্ৰতিফলিত কৰিছে বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এটা দশক পূৰ্বে ভাৰতত 500তকৈও কম ষ্টাৰ্টআপ প্ৰতিষ্ঠান আছিল আৰু সম্প্ৰতি দেশত ষ্টাৰ্টআপৰ সংখ্যাই 2 লাখ অতিক্ৰম কৰিছে। তেওঁ কয় যে 2014 চনত দেশত মাত্ৰ 4টা ইউনিকৰ্ণ অৰ্থাৎ 100 কোটি ডলাৰ মূল্যৰ ষ্টাৰ্টআপ প্ৰতিষ্ঠান আছিল আৰু সম্প্ৰতি 125টাতকৈও অধিক ইউনিকৰ্ণ সক্ৰিয় হৈ আছে। এই ষ্টাৰ্টআপ খণ্ডৰ অভূতপূৰ্ব বিকাশে বিশ্বৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে মহিলাৰ নেতৃত্বত ষ্টাৰ্টআপ প্ৰতিষ্ঠানলৈ পুঁজি যোগানৰ দিশৰ পৰা ভাৰত দ্বিতীয় সৰ্ববৃহৎ অনুকূল ব্যৱস্থাৰ দেশৰূপে পৰিগণিত হৈছে আৰু ষ্টাৰ্টআপ খণ্ডৰ এই বিকাশে দেশৰ সম্ভাৱনাকে সূচাইছে। তেওঁ কয় যে ষ্টাৰ্টআপ ইণ্ডিয়া অকল এখন আঁচনিয়েই নহয় বৰং ইন্দ্ৰধনুৰ দৰে সাতোৰঙী দৃষ্টিভংগী আৰু সেই দৃষ্টিভংগীয়ে বিভিন্ন ক্ষেত্ৰত নতুন সুযোগৰ সৈতে সংযুক্ত হবলৈ সমৰ্থ হৈছে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস উপলক্ষে আয়োজিত প্ৰদৰ্শনস্থলীও পৰিদৰ্শন কৰে আৰু প্ৰদৰ্শনকাৰীসকলৰ সৈতে মত বিনিময় কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে যোৱা দশকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ষ্টাৰ্টআপ ব্যৱস্থাত আমূল পৰিৱৰ্তনৰ সূচনা হৈছে। তেওঁ কয় যে 2016 চনত দেশত মাত্ৰ 4টা ষ্টাৰ্টআপ প্ৰতিষ্ঠান আছিল আৰু সম্প্ৰতি এই প্ৰতিষ্ঠানৰ সংখ্যাই 2 লাখ অতিক্ৰম কৰিছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে উদ্ভাৱন, উদ্যমশীলতাৰ প্ৰসাৰ আৰু বিনিয়োগ আধাৰিত বিকাশ সুনিশ্চিত কৰাৰ উদ্দেশ্যে 2016 চনৰ 16 জানুৱাৰীত ষ্টাৰ্টআপ ইণ্ডিয়া উদ্যম মুকলি কৰিছিল। ভাৰতবৰ্ষক চাকৰি প্ৰত্যাশীৰ পৰিৱৰ্তে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিকাৰী ৰাষ্ট্ৰৰূপে গঢ়ি তোলাই এই উদ্যমৰ মূল উদ্দেশ্য। বিগত দশকত ষ্টাৰ্টআপ ইণ্ডিয়া ভাৰতৰ অৰ্থনৈতিক আৰু উদ্ভাৱনমূলক পৰিকাঠামোকো মূল ভেটিৰূপে পৰিগণিত হৈছে। এই উদ্যমে প্ৰতিষ্ঠানগত ব্যৱস্থা সবল কৰি তুলিছে আৰু পুঁজি তথা দিক নিৰ্দেশনা লাভৰ প্ৰক্ৰিয়া সুগম কৰি তুলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে পশ্চিমবংগ আৰু অসমলৈ আহিব। ভ্ৰমণৰ প্ৰথম দিনা প্ৰধানমন্ত্ৰীয়ে কাইলৈ মালদা ৰেল ষ্টেচনৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে কামাখ্যা আৰু হাওৰাৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰেলগাড়ীৰ যাত্ৰা শুভাৰম্ভ কৰিব। আধুনিক ভাৰতৰ বৰ্ধিত পৰিবহণ চাহিদা অনুযায়ী সম্পূৰ্ণৰূপে শীততাপ নিয়ন্ত্ৰিত এই ৰেলগাড়ীখনে বহনসাধ্য দৰত যাত্ৰীসকলক বিমান যাত্ৰাৰ দৰে সুবিধা আৰু অভিজ্ঞতা প্ৰদান কৰিব। এই ৰেলগাড়ীখনে দূৰণিবতীয়া যাত্ৰা অধিক ক্ষিপ্ৰ, নিৰাপদ আৰু সুবিধাজনক কৰি তুলিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে পশ্চিমবংগৰ মালদাৰ এটা অনুষ্ঠানত 3,250 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ভালেমান ৰেল আৰু পথ আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত পশ্চিমবংগৰ 4টাৰ গুৰুত্বপূৰ্ণ ৰেল প্ৰকল্প আছে। এই প্ৰকল্প 4টাৰ ভিতৰত বলুৰঘাট আৰু দিল্লীৰ মাজত নতুন ৰেলপথ, নিউ জলপাইগুৰি পৰৱৰ্তী প্ৰজন্মৰ মালবাহী ৰেলগাড়ীৰ তদাৰকৰ সুবিধা, শিলিগুৰিৰ লোকেশ্বৰৰ উন্নয়ন আৰু জলপাইগুৰি জিলাৰ বন্দে ভাৰত ৰেল তদাৰক সুবিধাৰ আধুনিকীকৰণ প্ৰকল্প আছে। এই প্ৰকল্পসমূহে উত্তৰবংগত যাত্ৰী আৰু মালবাহী ৰেল সেৱা সবল কৰি তুলিব আৰু অঞ্চলটোত কৰ্মসংস্থাপনৰ নতুন সুবিধা সৃষ্টি কৰিব। প্ৰধানমন্ত্ৰীয়ে মালদাৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে 4খন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব। বিয়লিৰ ভাগলৈ প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত প্ৰায় 10,000 শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব। এই অনুষ্ঠানৰ বাবে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। বিভিন্ন ঠাইৰ পৰা ইতিমধ্যে এই নৃত্য পৰিৱেশন কৰিবলগীয়া শিল্পীসকল গুৱাহাটীত আহি উপস্থিত হৈছে। ভ্ৰমণৰ দ্বিতীয় দিনা প্ৰধানমন্ত্ৰী মোদীয়ে পৰহিলৈ কলিয়াবৰৰ মৌচন্দা পথাৰত এখন ৰাজহুৱা সভাত অংশ ল'ব আৰু এই সভাতে কলিয়াবৰৰ পৰা বোকাখাটলৈ 6,957 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে লগতে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গোমতীলৈ আৰু গুৱাহাটীৰ পৰা ৰোহটকলৈ চলিবলগীয়া দুখন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণ সামৰি সেইদিনাই পশ্চিমবংগৰ হুগলি জিলাৰ সিংগুৰত উপস্থিত হ'ব। তাত তেওঁ 8,030 কোটিৰো অধিক টকা মূল্যৰ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে কলকাতাৰ পৰা অন্য ৰাজ্যলৈ চলাচল কৰিবলগীয়া 3খন অমৃত ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতে ইৰাণৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জেইছৱালে কয় যে ভাৰতে ইৰাণত বসবাস কৰা ভাৰতীয় নাগৰিকসকলৰ স্বাৰ্থৰ হকে প্ৰয়োজনীয় সকলো পদক্ষেপ ল'বলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে সম্প্ৰতি ইৰাণত প্ৰায় 9,000 ভাৰতীয় নাগৰিক আছে আৰু ইয়াৰ অধিকাংশই বিদ্যাৰ্থী। শ্ৰীজেইছৱালে কয় যে ইৰাণৰ পৰিস্থিতিৰ কথা বিবেচনা কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শেহতীয়াকৈ ভাৰতীয় নাগৰিকসকলৰ ইৰাণ ভ্ৰমণ এৰাই চলিবলৈ দেশখনত থকাসকলক উভতি আহিবলৈ পৰামৰ্শ জাৰি কৰিছে। কেন্দ্ৰীয় চৰকাৰে 2024-25 বৰ্ষত খেতিয়কসকলৰ আৱশ্যকতা সময়মতে পূৰণৰ বাবে অভিলেখ পৰিমাণৰ সাৰৰ উপলভ্যতা সুনিশ্চিত কৰিছে। ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে সাৰৰ আনুমানিক ৰাষ্ট্ৰীয় আৱশ্যকতা প্ৰায় 152,50,00,000 বেগৰ বিপৰীতে চৰকাৰে 176,79,00,000 বেগৰ উপলভ্যতা সুনিশ্চিত কৰিছে। সাৰৰ অতিৰিক্ত উপলভ্যতাই খেতিয়কসকললৈ সহায় সহযোগিতা আগবঢ়োৱা আৰু সমগ্ৰ দেশত নিৰন্তৰ কৃষিকাৰ্য বৰ্তাই ৰখাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰা বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে। মন্ত্ৰালয়ে লগতে ৰেল কৰ্তৃপক্ষ, বন্দৰ কৰ্তৃপক্ষ, ৰাজ্য চৰকাৰ আৰু সাৰ কোম্পানীসমূহৰ ঘনিষ্ঠ সমন্বয়ৰ বাবে এয়া সম্ভৱ হোৱা বুলি প্ৰকাশ কৰিছে। নিৰ্ধাৰিত নীতি আৰু বিত্তীয় সাহায্যৰ বাবে ভাৰতৰ ডীপ টেক ষ্টাৰ্টআপ তন্ত্ৰ দ্ৰুতভাৱে সম্প্ৰসাৰিত হৈছে বুলি ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে বৰ্তমান দেশৰ 80% ষ্টাৰ্টআপ প্ৰতিষ্ঠানেই কৃত্ৰিম বুদ্ধিমত্তাৰ আধাৰিত। তেওঁ লগতে কয় যে ভাৰত অৰ্ধ পৰিবাহী মিছনৰ অধীনত ডিজাইন আধাৰিত উদগনি আঁচনিৰ জৰিয়তে বৰ্তমানলৈ 23টা ষ্টাৰ্টআপ প্ৰতিষ্ঠানলৈ সাহায্য আগবঢ়োৱা হৈছে। 2025 চনৰ ছেমিকন ইণ্ডিয়া শীৰ্ষক সন্মিলনত 100 কোটি ডলাৰৰ ভাৰতৰ ডীপটেক জোঁটৰ কথা ঘোষণা কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে 1,00,000 কোটি টকাৰে গঠন কৰা গৱেষণা, উন্নয়ন আৰু উদ্ভাৱন পুঁজিয়ে উদ্ভাৱনমূলক সামৰ্থ বৃদ্ধিত যথেষ্ট পৰিমাণে সহায় কৰিছে। মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছত নৱী মুম্বাইৰ ডঃ ডি ৱাই পাটিল স্পৰ্টছ একাডেমীত হ'বলগীয়া এখন খেলত গুজৰাট জায়ান্টছ বৰ্তমান প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষত থকা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ষ্টাৰ্টআপ প্ৰতিষ্ঠান অভিযানে সমগ্ৰ দেশতে নতুন সংস্কৃতিৰ প্ৰৱৰ্তন কৰি মাত্ৰ 10 বছৰতে বিপ্লৱত পৰিণত হোৱা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে পশ্চিমবংগ আৰু অসমলৈ আহিব। ভাৰতে ইৰাণৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে 2024-25 বৰ্ষত খেতিয়কসকলৰ আৱশ্যকতা সময়মতে পূৰণৰ বাবে অভিলেখ পৰিমাণৰ সাৰৰ উপলভ্যতা সুনিশ্চিত কৰিছে। আৰু মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছত হ'বলগীয়া এখন খেলত গুজৰাট জায়ান্টছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতেই শেষ হ'ল।